এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা মিছন ভি বি জি ৰামজিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ প্ৰাৰম্ভিকভাৱে 6,266.25 কোটি আবণ্টন দিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে আঁচনিখনৰ অধীনত প্ৰথম কিস্তি হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে 2,22,78,00,00,00 মোকলাই দিছে। অসমৰ বাবে আবণ্টিত 1,929.70 কোটি ভিতৰত প্ৰথম কিস্তি হিচাপে 630.94 কোটি মোকলাই দিয়া হৈছে। ইয়াৰ ভিতৰত মজুৰি শিতানত 350.53 কোটি, প্ৰশাসনিক ব্যয় শিতানত 46.74 কোটি আৰু অন্যান্য শিতানত 233.69 কোটি মোকলাই দিয়া হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনা বিয়লি 3:15 বজাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য 33.70 কিলোমিটাৰ হ'ব। প্ৰকল্পটোত 4টা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেৰে প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত টিউব টানেল নিৰ্মাণ কৰা হ'ব। দুটা টিউবত দুটাকৈ লেন থাকিব আৰু ইয়াৰে এটা টিউবত ৰেল চলাচলৰ বাবে বিশেষ ব্যৱস্থা সন্নিৱিষ্ট কৰা হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় 18,662.2 কোটি ধাৰ্য কৰা হৈছে। এই সুৰংগ তথা কৰিডৰ সম্পূৰ্ণ হলে গহপুৰ নুমলীগড়ৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ হ্ৰাস পাই 34 কিলোমিটাৰ হ'ব। প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হলে গহপুৰ নুমলীগড়ৰ মাজত যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 20 মিনিটলৈ হ্ৰাস পাব বুলিও আশা কৰা হৈছে। প্ৰকল্পটোৱে অকল ৰাজ্যৰ দুটা গুৰুত্বপূৰ্ণ অঞ্চলক সংযোগ কৰাই নহয় বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাক গতি প্ৰদান কৰিব। ওদালগুৰি জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য শিশু কাৰ্যসূচীৰ অধীনত জন্মগতভাৱে হৃদৰোগ থকা 40টি শিশুৰ চিকিৎসা কৰা হৈছে। চলিত বছৰৰ এপ্ৰিলৰ পৰা জুলাইলৈ 5টি শিশুৰ হৃদৰোগৰ চিকিৎসা আৰু মিছন স্মাইলৰ অধীনত 3টি শিশুৰ ফটা ওঠ আৰু ফুটা তালুৰ অস্ত্ৰোপচাৰ কৰা হয়। 2টি শিশুৰ জন্মগতভাৱে থকা বেকা ভৰিৰ চিকিৎসা আৰু 1টি শিশুৰ চকুৰ চানি পৰা ৰোগৰ চিকিৎসা কৰা হয়। 2025 চনৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চ পৰ্যন্ত 40টি শিশুৰ জন্মগত হৃদৰোগৰ চিকিৎসা আৰু 32টি শিশুৰ মিছন স্মাইলৰ অধীনত চিকিৎসা কৰা হয়। ইয়াৰ উপৰি স্নায়ুজনিত সমস্যা, জন্মগত বধিৰতা, বিকাশত বিলম্বকে ধৰি 38টা সমস্যাৰ নিৰাময়ৰ বাবে চিকিৎসা সম্পন্ন হয়। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰিছে। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইপিনে অৰ্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি পুৱা 6:15 পৰা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশ লয়। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত কাইলৈ পুৱা 9:30 বজাত আন্তঃশিক্ষানুষ্ঠান পিটিআৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেটা স্থানতে বিয়লি 5:30 বজাত খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হ'ব। গোৱালপাৰা জিলাতো আজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। বিয়লি হ'বলগীয়া অনুষ্ঠানত কেইবাগৰাকী ক্ৰীড়া সংগঠক আৰু প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা জনোৱা হ'ব। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ 7টা জাতীয় সংগঠনৰ যৌথ মঞ্চ ধেমাজি ঐক্য মঞ্চই স্থানীয় ৰাইজৰ সহযোগত কালি কাছাৰী মৈদানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তঃৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰাকে ধৰি বিভিন্ন দাবী জনায়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।